জিৰিমিয়া পাঁচ অধ্যায়। ইজৰাইলৰ শত্ৰুৰ আগমন আৰু তাৰ কাৰণ। তোমালোকে জিৰচালেমৰ বাটে বাটে ইফালে সিফালে লৰি ফুৰা আৰু মন দি চোৱা আৰু তাৰ চুকে চুকে বিচাৰা। ন্যায় কাৰ্যকাৰী আৰু সত্যৰ অনুগামী এজনকো যদি পোৱা, তেন্তে মই নগৰখনক ক্ষমা কৰিম। যদিও তেওঁলোকে জিহুৱাৰ জীৱনৰ শপত এই বুলি কয়, তথাপি তেওঁলোকে মিছা শপতহে খায়। হে জিহুৱা, তোমাৰ দৃষ্টি সত্যলৈ নহয়নে? তুমি তেওঁলোকক প্ৰহাৰ কৰিলা, তথাপি তেওঁলোক দুখিত নহ'ল। তুমি তেওঁলোকলৈ বিনাশ আনিলা, তথাপি তেওঁলোক শাস্তি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিলে। তেওঁলোকে নিজ নিজ মুখ শিলতকৈও টান কৰি উভতি আহিবলৈ অমান্তি হ'ল। তেতিয়া মই ক'লো, স্বৰূপেই এইসকল দৰিদ্ৰ লোক, তেওঁলোক অজ্ঞানী, কাৰণ তেওঁলোকে জিহুৱাৰ পথ আৰু নিজৰ ঈশ্বৰৰ পথ নাজানে। মই ডাঙৰীয়াসকলৰ ওচৰলৈ গৈ তেওঁলোকৰ আগত কথা ক'ম, কিয়নো তেওঁলোকে ক'লে জিহুৱাৰ পথ আৰু তেওঁলোকৰ ঈশ্বৰৰ শাসন জানে। কিন্তু তেওঁলোকে একমত হৈ জুৱলি ভাঙিলে আৰু জোঁট জৰি ছিঙি পেলালে। এইকাৰণে কাঠনিৰ পৰা সিংহ আহি তেওঁলোকক বধ কৰিব, সন্ধ্যা বেলাত ওলোৱা ৰাং কুকুৰে তেওঁলোকক বিনষ্ট কৰিব, নাহৰ ফুটুকি বাঘে তেওঁলোকৰ নগৰৰ ওচৰত খাপ দি থাকিব। যিয়ে নগৰৰ পৰা বাহিৰ ওলাব তাক চিৰাচিৰ কৰা হ'ব, কাৰণ তেওঁলোকৰ অধৰ্ম অধিক আৰু তেওঁলোকৰ বিপদগমন সৰহ। ইয়াৰ বাবে মই এই লোকসকলক কেনেকৈ ক্ষমা কৰিব পাৰোঁ? তোমাৰ সন্তানসকলে মোক ত্যাগ কৰি অনিশ্চৰবোৰৰ নামেৰে শপত খালে। মই যেতিয়া তেওঁলোকক সম্পূৰ্ণকৈ খুৱাইছিলো, তেতিয়া তেওঁলোকে পৰস্থিগমন কৰিছিল আৰু বেইচাৰ ঘৰত জুমে জুমে গোট খাইছিল। তেওঁলোকে ৰাতিপুৱাতে উঠি দানা খুওৱা মতা ঘোঁৰাৰ নিচিনাকৈ প্ৰতিজনে নিজৰ ওচৰ চুবুৰীয়াৰ পত্নীলৈ ঢেক ঢেকায়। গতিকে মই জানো এই কাৰ্যবোৰৰ বাবে দণ্ড নিদিম, এইয়েই জিহুৱাৰ ঘোষণা। নাইবা মোৰ প্ৰাণে জানো এনে জাতিৰ প্ৰতিকাৰ নাহাদিব। তোমালোকে তাই দাক্ষা বাৰীবোৰৰ পাৰ হৈ তাক নষ্ট কৰা, কিন্তু নিশেষে সংহাৰ নকৰিবা। তাৰ ডালবোৰ দূৰ কৰা, কাৰণ সেইবোৰ জিহুৱাৰ নহয়, কিয়নো এইয়ে জিহুৱাৰ ঘোষণা। কাৰণ ইজৰাইল বংশ আৰু জিহুদা বংশই মোৰ সৈতে অতিশয় বিশ্বাসঘাতকতা কৰিলে। তেওঁলোকে মোক অস্বীকাৰ কৰিলে আৰু ক'লে, এওঁ আচল নহয়, আমালৈ অমংগল নঘটিব, আমি তৰোৱাল কি আকাল নেদেখিম। ভাববাদীসকল বায়ুস্বৰূপ হ'ল, তেওঁলোকৰ মাজত জিহুৱাৰ বাক্য ঘোষণা কৰিবলৈ কোনো নাই। তেওঁলোকৰ আশংকা তেওঁলোকতেই হওক। এইকাৰণে বাহিনীসকলৰ ঈশ্বৰ জিহুৱাই কৈছে, চোৱা, এই কথা কোৱা বাবে মই তোমাৰ মুখত মোৰ বাক্য অগ্নিস্বৰূপ আৰু এই জাতিক খৰিস্বৰূপ কৰিম, সেয়ে তেওঁলোকক গ্ৰাস কৰিব। জিহুৱাই এই কথা ঘোষণা কৰিলে, হে ইজৰাইল বংশ, চোৱা, মই তোমালোকৰ বিৰুদ্ধে দূৰৰ পৰা এক জাতি আনিম, তেওঁলোক বলৱান জাতি, তুমি সেই জাতিৰ ভাষা নাজানা বা তেওঁলোকৰ কথাও নুবুজা। তেওঁলোকৰ টোন মুকলি মৈদামৰ নিচিনা আৰু তেওঁলোকৰ আটাই লোক বীৰ। তেওঁলোকে তোমাৰ পুঁজিসকলে খাবলগীয়া শস্য আৰু আহাৰ খাব, তেওঁলোকে তোমাৰ মেৰ আৰু গৰু জাকবোৰ খাব, তেওঁলোকে তোমাৰ দাক্ষালতা আৰু ডিমৰু ফলবোৰ খাব, গড়েৰে আবিত যি নগৰবোৰত তুমি বিশ্বাস কৰিছা, তেওঁলোকে সেইসকলক তৰোৱালে গুৰি কৰিব। জিহুৱাই এইদৰে কৈছে, কিন্তু সেই কালতো মই তোমালোকক নিশেষে সংহাৰ নকৰিম। আৰু আমাৰ ঈশ্বৰ জিহুৱা আমালৈ এইবোৰ কিয় কৰিলে এইবুলি যেতিয়া তোমাৰ লোকসকলে সুধিব, তেতিয়া তুমি জিৰিমিয়া তেওঁলোকক ক'বা, তোমালোকে যেতিয়া মুখ ত্যাগ কৰি তোমালোকৰ নিজ দেশত বিজাতীয়া দেৱতাবোৰৰ বন্দী কাম কৰোৱালা, তেনেকৈ বিদেশত বিদেশীবোৰো বন্দী কাম কৰিবা। তোমালোকে জাকুবৰ বংশক এই কথা জনোৱা আৰু জিহুদাৰ মাজত এই কথা প্ৰচাৰ কৰা যে সেই অজ্ঞান আৰু নিবোধ জাতি, কাৰণ এই মূৰ্তিবোৰত কোনো ইন্দ্ৰিয়ানুভূতি নাই, চকু থকাটো অন্ধ আৰু কাণ থকাটো কলা। এনে জনা যি মই, মোকেই তোমালোকে ভয় নকৰিবানে? মোৰে আগত তোমালোকে কম্পিত নহবানে? তোমালোকে এই কথা শুনা, জিহুৱাই কৈছে, যিজনাই চিৰস্থায়ী আদেশেৰে সাগৰৰ সীমা বালিৰে এনেকৈ স্থিৰ কৰিলে যে সি তাক পাৰ হ'ব নোৱাৰে, আৰু তেওঁ ঢৌবোৰে আস্ফালন কৰিলেও সেইবোৰে পৰাজয় কৰিব নোৱাৰে, আৰু গৰ্জন কৰিলেও তাক অতিক্ৰম কৰিব নোৱাৰে। কিন্তু এই জাতি অতিক্ষয় আকুৰগোজ আৰু বিদ্ৰোহী মনা, তেওঁলোকে বিদ্ৰোহ কৰি অবাতে গ'ল, কাৰণ তেওঁলোকে এইবুলি নকয়, আহা আমাৰ ঈশ্বৰ, সেই জিহুৱাক আমি ভয় কৰোঁ হওক, যিজনাই বতৰত আগতীয়া আৰু শেহতীয়া এই দুয়ো বৰষুণ দিয়ে, যিজনাই শস্য দোৱা নিৰূপিত সপ্তাহকেইটা আমাৰ নিমিত্তে ৰক্ষা কৰে, এইবুলি তেওঁলোকৰ মনত তেওঁলোকে নকয়, তোমালোকৰ অপৰাধে এইবোৰ ঘটালে আৰু তোমালোকৰ পাপবোৰে তোমালোকৰ পৰা মংগল আটক কৰিলে, কিয়নো মোৰ প্ৰজাসকলৰ মাজত দুষ্ট লোক পোৱা যায়, চৰাই মৰিয়াই খাপ দি থকাৰ দৰে তেওঁলোকে খাপ দি থাকে, তেওঁলোকে কাণ পাতি মানুহকেই ধৰে, সজা যেনেকৈ চৰাইৰে পূৰ, তেওঁলোকৰ ঘৰ তেনেকৈ চলেৰে পৰিপূৰ্ণ, এইকাৰণে তেওঁলোক বৰ লোক আৰু ধনী হ'ল, তেওঁলোক হৃষ্টপুষ্ট আৰু চিকচিকীয়া, এনেকি তেওঁলোকে দুষ্কৰ্মত অতিৰিক্ত কৰে, তেওঁলোকে বিচাৰত প্ৰতিবাদ নকৰে, পিতৃহীনৰ কুশলৰ অৰ্থে তেওঁলোকে বিচাৰত প্ৰতিবাদ নকৰে আৰু দৰিদ্ৰসকলৰ বিচাৰ নিষ্পত্তি নকৰে। জিহুৱাই এইদৰে ঘোষণা কৰিছে যে এইবোৰ কাৰ্যৰ বাবে মই জানো তেওঁলোকক দণ্ড নিদিম, মোৰ প্ৰাণে জানো এনে জাতিৰ প্ৰতিকাৰ নাহাদিব। দেশৰ মাজত এক আচৰিত আৰু নোম হিয়ৰি উঠা ঘটনাবোৰ ঘটিছে। ভাববাদীসকলে মিছা ভাববাণী প্ৰচাৰ কৰে আৰু পুৰোহিতসকলে তেওঁলোকৰ দ্বাৰাই চালিত হৈ শাসন কৰে, আৰু মোৰ প্ৰজাসকলে এনেকুৱাবোৰ হোৱাটোহে ভাল পায়, কিন্তু ইয়াৰ অন্তত তোমালোকৰ পৰিণাম কি হ'ব?